Ella, Akashvani. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। টিভিকেৰ মুৰববী চি জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। কেন্দ্ৰীয় চৰকাৰে আউটচৰ্চ আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম সংহিতা ৰূপায়ণৰ লক্ষ্যৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটান্সে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি পুৱা 9 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। বৈঠকৰ অন্তত এন ডি এৰ বিধায়িনী দলে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। নতুন চৰকাৰে পৰহিলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। টিভি কেৰ মুৰববী শ্ৰী জোচেফ বিজয়ে আজি পুৱা 10 বজাত তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। চেন্নাইত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীবিজয়ৰ সৈতে অন্য 9 গৰাকী মন্ত্ৰীয়ে শপত ল'ব। তামিলনাডুত 234 জনীয়া বিধানসভাত 120 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰাৰ পাছত কালি ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে শ্ৰীবিজয়ক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। লোকভৱনৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপালে শ্ৰীবিজয়ক 13 মে' বা ইয়াৰ পূৰ্বে বিধানসভাত আস্থাৰ ভোট বিচাৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ কৰিব। দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী মোদীয়ে বাংগালুৰুৰ আৰ্ট অব লিভিং প্ৰতিষ্ঠানৰ 45 সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ লগতে আৰ্ট অব লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত নকৈ নিৰ্মাণ কৰি উলিওৱা ধ্যান মন্দিৰ উন্মোচন কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী হায়দৰাবাদলৈ ৰাওনা হ'ব আৰু তাত তেওঁ বিয়লি কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বহুমুখী উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা কেইবাটাও প্ৰকল্পৰ উন্মোচন কৰিব। শ্ৰীমোদীয়ে হায়দৰাবাদ পানাজী অৰ্থনৈতিক কৰিডৰৰ বাবে গুডেবেলুৰৰ পৰা মেহবুব নগৰলৈ নিৰ্মাণ কৰিবলগীয়া 4 লেনযুক্ত 167 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 3,175 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ওৰাংগলত প্ৰধানমন্ত্ৰী মিত্ৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা কাকাতীয়া মেগাবস্ত্ৰ উদ্যানৰূপে পৰিচিত পি এম মিত্ৰ উদ্যান উদ্বোধন কৰিব। দেশৰ স্বাস্থ্যখণ্ডৰ শক্তিশালী আন্তঃগাঁথনিৰ অন্যতম নিদৰ্শন হায়দৰাবাদৰ সিন্ধু চিকিৎসালয়, ৰাজ্যিক কলা কেন্দ্ৰ আদি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজৰ নামত উচৰ্গা কৰিব। কেন্দ্ৰীয় চৰকাৰে শ্ৰম সংহিতাৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন মন্ত্ৰালয়, বিভাগ, স্বায়ত্তশাসিত নিকায় আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহত কৰ্মৰত আউটচৰ্চড অৰ্থাৎ বাহিৰা প্ৰতিষ্ঠানৰ জৰিয়তে নিয়োজিত কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সুৰক্ষা বৃদ্ধি পাব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সময়মতে বেতন আদায়, ভৱিষ্যনিধি আৰু ৰাজ্যিক কৰ্মচাৰী বীমাৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে বৰঙণি ধন বাধ্যতামূলকভাৱে জমা কৰা, ঠিকাদাৰ আৰু মূল নিয়োগকৰ্তাৰ উত্তৰদায়িত্ব বৃদ্ধি আৰু শ্ৰম আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে শক্তিশালী আইনী ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ ফলত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বেতন আৰু ন্যায্য বকেয়া আদায়ৰ ক্ষেত্ৰত হোৱা বিলম্ব ৰোধ কৰিব পৰা যাব। নতুন নিয়মাৱলীত সময়মতে বেতন আৰু সামাজিক সুৰক্ষা বিষয়ক আঁচনিৰ বৰঙণিৰ অংশ আদায় দিয়াৰ নিয়ম উলংঘা কৰা কোম্পানীসকলৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ আৰু কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি দৈনিক বেতন শ্বিফ্ট শেষ হোৱাৰ পাছত সাপ্তাহিক বেতন সাপ্তাহিক ছুটিৰ পূৰ্বে আৰু মাহিলী বেতন পৰৱৰ্তী মাহৰ 7 দিনৰ ভিতৰত আদায় দিব লাগিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি এম ৰংগস্বামীক পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে। ইয়াৰ পাছতে পুডুচেৰীৰ উপ ৰাজ্যপাল কে কৈলাশনাথনে ৰংগস্বামীক কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুনকৈ চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। শ্ৰীৰংগস্বামীয়ে 13 মে'ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ এইবাৰ পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। AINRCৰ নেতৃত্বৰ NDAয়ে যোৱা 9 এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল। কেৰালুমত চৰকাৰ গঠনৰ বাবে নতুন দিল্লীত কালি কংগ্ৰেছৰ উচ্চ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত হোৱা এই বৈঠকত দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী, ৰাজ্যিক সাধাৰণ সম্পাদক দীপা দাসমুন্সী, সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু কেৰালমৰ জ্যেষ্ঠ নেতা ৰমেশ চেনিথালা আৰু ভি ডি সাথিছেন উপস্থিত থাকে। দলৰ এটা সূত্ৰই জনোৱা মতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে চূড়ান্ত আলোচনাৰ পাছত কেৰালমৰ নতুন মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ নাম অতি শীঘ্ৰে ঘোষণা কৰিব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5 দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মন্দিৰটোলৈ যাব। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। 1026 চনত সংঘটিত এই আক্ৰমণৰ ঘটনাটোৰ লগতে 1951 চনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো পুনৰ মুকলি কৰি দেশবাসীৰ প্ৰতি উচৰ্গা কৰা কাৰ্যৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে এই অমৃত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ত্ৰিনিদাদ আৰু টবাগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপ পৰিদৰ্শন কৰে। ত্ৰিনিদাদ আৰু টবাগোত থকা নেলচন দ্বীপ হৈছে ভাৰতীয় গিৰ্মিটীয় শ্ৰমিকসকলৰ প্ৰথম পদাৰ্পণ কৰা ঠাই। ডঃ জয়শংকৰে ডঃ কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে নেলচন দ্বীপত এটা প্ৰকল্পত অংশ লয়। এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পটোত ভাৰতে সাহায্য প্ৰদান কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOই হায়দৰাবাদত শব্দতকৈ বেগী বিমান বা মিছাইল ইঞ্জিনৰ মূল অংশস্বৰূপ স্কেমজেট কম্পাছৰ পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ সময়ত 1200 ছেকেণ্ডৰো অধিক ৰান টাইম অৰ্থাৎ সক্ৰিয়ভাৱে কাম কৰি থকা সময়ৰ লক্ষ্যত উপনীত হ'ব পৰা যায়। এই ৰান টাইম যোৱা জানুৱাৰীত কৰা পৰীক্ষাৰ সময়ত অৰ্জন কৰা 700 ছেকেণ্ডৰ ৰান টাইমতকৈ অধিক। এই পৰীক্ষাৰ সফলতাৰ ফলত উন্নত আকাশ ক্ষেত্ৰ সামৰ্থক আৰু নিত্য নতুন সমৰ প্ৰযুক্তিৰ অগ্ৰণী দেশসমূহৰ ভিতৰত ভাৰতৰো নাম অন্তৰ্ভুক্ত হ'ল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পৰীক্ষাৰ বাবে DRDOক ভূয়সী প্ৰশংসা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত বিশ্বভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 16 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 155 ৰাণহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ 4টা উইকেট দখল কৰা ৰাছিদ খানক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰায়পুৰত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি চলাইছে। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। TVKৰ মুৰববী চি জোচেফ বিজয়ে আজি তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 77 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।